এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান। খানাপাৰা কৃষি সঞ্চালকালয়ৰ চৌহদ খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলা। BTC চৰকাৰৰ 5 গেৰাণ্টিৰ অধীনত আজি কেইবাখনো জিলাত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত ৱেষ্ট ইণ্ডিজৰ দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰে। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰৰ বাবে 2500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2112গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হয়। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হয়। আঁচনিৰ ধনৰাশিৰ বিতৰণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ, তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্ভাৱন কৰে। এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰা হয়। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰা হয়। গুৱাহাটীৰ বেটকুচিত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ পৌৰসভা ভৱন মুকলি কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনলৈ সকলো বিভাগৰ মুখ্য কাৰ্যালয় অনা হ'ব। এই ভৱনত মেয়ৰ, পাৰিষদ, অধ্যক্ষ আৰু আয়ুক্তসকলে একেলগে বহি কাম কৰাৰ সুবিধা থাকিব। ড০ শৰ্মাই আজি কামৰূপ জিলাত 2খনকৈ নৱনিৰ্মিত ষ্টেডিয়াম মুকলি কৰে। তেওঁ প্ৰথমে শুৱালকুছিত 68 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে সাজি ওলোৱা এখন ক্ৰীড়াক্ষেত্ৰ উদ্বোধন কৰে। এই ক্ৰীড়াক্ষেত্ৰত ফুটবল খেলপথাৰ, 8টা লেনযুক্ত আধুনিক এথলেটিক ট্ৰেক, 6,000 আসন বিশিষ্ট গেলেৰী, ভলীবল, বাস্কেটবল কোৰ্ট, ইনডোৰ ষ্টেডিয়াম আদিৰ সুবিধা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বংশৰত 11 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত মিনি ষ্টেডিয়াম উদ্বোধন কৰে। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 1 মাৰ্চলৈকে 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশ লৈছে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নত মানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফলমূল, চাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হয়। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ প্ৰশিক্ষণত আদিত অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। BTC প্ৰশাসনে আজি প্ৰশাসনৰ অন্তৰ্গত বিভিন্ন জিলাত ৰূপায়ণ কৰি থকা 5টা গেৰাণ্টিৰ আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ ৰাবাং বৰোজ বজাৰত আজি হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। বড়োলেণ্ড দিৱসৰ সৈতে সংগতি ৰাখি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ মতে আত্মসহায়ক গোট, নিবনুৱা যুৱক যুৱতী, জ্যেষ্ঠ নাগৰিক, দিব্যাংগ লোকক আৰ্থিক সাহায্য বিতৰণৰ লগতে ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে। চেক বিতৰণ কাৰ্যসূচীত 22 নম্বৰ ককলাবাৰী পৰিষদীয় সমষ্টিত আজি BPF দলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু বৰলা, প্ৰাক্তন বিধায়কৰ থানেশ্বৰ বসুমতাৰী, বাক্সা জিলাৰ ভাৰপ্ৰাপ্ত সচিব মানস দাসকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। বাক্সা জিলাৰ 24 নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিতো চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাঙৰ 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজতো চেক বিতৰণ কৰা হয়। চিৰাং জিলাৰ BPFৰ সভাপতি জেমছ বসুমতাৰীয়ে এই কাৰ্যসূচীত পৌৰহিত্য কৰে। অনুষ্ঠানত 9 গৰাকী ভূমিহীন লোকক ভূমিপট্টা, 828টা আত্মসহায়ক গোটলৈ 15,000 টকাৰ চেক, 121 গৰাকী জ্যেষ্ঠ নাগৰিকলৈ 10,000 টকাৰ চেক আৰু 100 গৰাকী যুৱক যুৱতীলৈ 2,00,000 টকাৰ আৰ্থিক অনুদান প্ৰদানৰ লগতে 19 গৰাকী দিব্যাংগলৈ 10,000 টকাৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰাক্তন বিধায়ক মতীন্দ্ৰ বসুমতাৰী আৰু BPFৰ নেতা কৰ্মীৰ লগতে ভালেসংখ্যক সাধাৰণ লোক উপস্থিত থাকে। তামোলপুৰতো নাগৰিজুলি পৰিষদীয় সমষ্টি আৰু গয়বাৰী পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। পৰিষদৰ সচিব ধীৰাজ খাউদ আৰু তামোলপুৰৰ চক্ৰবিষয়াৰ উপস্থিতি চেকসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত BPF দলৰ ভালেসংখ্যক নেতা কৰ্মীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে। এই অনুষ্ঠান সন্দৰ্ভত তামোলপুৰ ব্লক BPFৰ সভাপতি যোগেন বসুমতাৰীয়ে এইদৰে কয়।
ব্লক ৱেছত আজি হিতাধিকাৰীসকলৰ কাৰণে আজি চেক বিতৰণ কৰিছিলে আমি আৰু মাটিৰ পাত্ৰা নিবনুৱা যুৱ যুৱতীসকলৰ কাৰণে আমি চেক প্ৰদান কৰিছোঁ আৰু বিকলাংগসকলৰ কাৰণে কৰিছোঁ আৰু আমাৰ ছেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ কাৰণে এই চেক বিতৰণ আমি কৰিছোঁ। আমি টোটেল আজি মোটামুটি 4,000-ৰ অধিক বেনিফিচাৰীসকলক আজি চেক প্ৰদান কৰিছোঁ আৰু কেইটামান আমাৰ মাটিৰ পাত্ৰা এইটো আমি বিতৰণ কৰিছোঁ।
ৰাজ্যৰ প্ৰশাসনিক অন্তৰ্গাঠনিত নতুন সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বিৰ আজি উদ্বোধন কৰা হ'ব। 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক ভৱনত লোক নিৰ্মাণ, জনস্বাস্থ্য, কাৰিকৰী, জলসিঞ্চন আৰু জলসম্পদ সচিবালয়ৰ লগতে জলসিঞ্চন সঞ্চালকালয় থাকিব। ভৱনটোৰ প্ৰতিটো মহলাতে উন্নতমানৰ দৃশ্য শ্ৰাব্য ব্যৱস্থাসহ আলোচনা কক্ষ, কৰ্মচাৰীৰ বাবে কৰ্পৰেট শৈলীৰ কৰ্মক্ষেত্ৰ, জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীৰ বাবে পৃথক কক্ষকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। জনতা ভৱনত আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ব্লকটো উদ্বোধন কৰিব। নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026ৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত আৰু নাগপুৰৰ দক্ষিণ মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ পূব সীমান্ত সমৃদ্ধৰ লোক সংস্কৃতি আৰু জনজাতীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণৰ লগতে পৰম্পৰাগত শিল্পীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। ইপিনে অসম আৰু নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তাৰে যোৰহাট জিলাৰ মৰিয়নিত কাইলৈৰে পৰা চুকাফা নাট্য উৎসৱৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ বাবে এই উৎসৱ শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হ'ব বুলি উদ্যোতাসকলে আশা প্ৰকাশ কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 76 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই আমালৈ বাতৰি অহা পৰলৈ 5 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 53 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান। খানাপাৰা কৃষি সঞ্চালকালয়ৰ চৌহদত খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলা। BTC প্ৰশাসনৰ 5 গেৰাণ্টিৰ অধীনত আজি কেইবাখনো জিলাৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত ৱেষ্ট ইণ্ডিজৰ দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।